এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিশ্বৰ বিভিন্ন কোম্পানীৰ পৰা অসমত প্ৰায় 1,00,000 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ, কোকৰাঝাৰৰ কাৰিগাঁৱৰ পৰিস্থিতি সুস্থিৰ, আশ্ৰয় শিবিৰত থকা লোকসকলক ঘৰলৈ ঘূৰি যাবলৈ আৰক্ষী প্ৰশাসনৰ আহ্বান, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 5 জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি, জাগিৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা ঐতিহাসিক জোনবিল মেলা আৰু নাগপুৰত অনুষ্ঠিত প্ৰথমখন টি20 খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 48 ৰাণত জয়লাভ। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনত অসমে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰাৰ পাছত ৰাজ্যখনত বিশ্বৰ ভালেকেইটা কোম্পানীয়ে বিনিয়োগৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। অসমত বিশ্বৰ বিভিন্ন কোম্পানীয়ে প্ৰায় 1,00,000 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছে। ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভোছত এই সন্মিলনত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিনিয়োগৰ প্ৰস্তাৱৰ বিষয়ে জনায়। ইয়াৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উপকৃত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ইতিমধ্যে এই সন্মিলনত অসমে 10খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ডঃ শৰ্মাই কয় যে ভাৰত ব্ৰিটেইন আৰু ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে অসমৰ চাহে বিশ্ব বজাৰ লাভ কৰিব। অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত বিভিন্ন উদ্যোগে অনাগত দিনত অধিক প্ৰসাৰতা লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ভাৰতৰ ঘৰুৱা বজাৰখন শক্তিশালী হৈ আছে যদিও ইণ্ডো ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী হলে অসমৰ চাহে বৃহৎ অগ্ৰগতি লাভ কৰিব। ইয়াৰ ফলত অসমৰ চাহে ৰপ্তানিৰ বাবে গুৰুত্বপূৰ্ণ কৰিডৰ লাভ কৰিব বুলিও তেওঁ কয়।
ইণ্ডিয়াজ ডমেষ্টিক মাৰ্কেট ইজ ভেৰি ষ্ট্ৰং হোৱেন ইট কামছ টু টি। Second, the free trade agreement with UK, European Union will open a new market for Assam's tea. We are also now, Assam tea is not the raw tea. With tea, now lot of new products we have launched in the market. It has huge cosmetic value, it has medicinal value, and you can also create a new kind of tea by basically mixing the tea with various good Ayurvedic product, which we are doing. We are not doing bad that way, but Assam's tea has a big problem. The social cost is very high.
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত 5 বছৰত চাহ, কৃষি, নিৰ্মাণ খণ্ড, খনি আৰু খনিজাত পদাৰ্থ আৰু সেৱা খণ্ডৰ ভাল প্ৰদৰ্শনৰ ফলত ৰাজ্যখনৰ বিকাশ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অধিক হৈছে। অসম মাত্ৰ এখন ৰাজ্য নহয় বৰং উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ সমষ্টি বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে ছেমি কণ্ডাক্টৰ খণ্ডক নতুন যুগৰ উদ্যোগ বুলি অভিহিত কৰে। বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনত অংশ লোৱাৰ সুযোগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি বহুজাতিক উদ্যোগ এ বি ইনভেভৰ এগৰাকী শীৰ্ষ বিষয়া আন্দ্ৰে পেনাটেৰ সৈতে আলোচনাত মিলিত হয়। প্ৰতিষ্ঠানটোৱে অসমত তেওঁলোকৰ উৎপাদন সম্প্ৰসাৰণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। তেওঁ লগতে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত থকা লুলু গ্ৰুপৰ অধ্যক্ষ ইউছুফ আলীৰ সৈতে এখন বৈঠকত অসমৰ কৃষি প্ৰসংস্কৰণ, আতিথ্য, খুচুৰা ব্যৱসায় আদি খণ্ডত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে বৰাহগোটৰ মুখ্য পৰিচালন বিষয়া ইকাৰাজ জানজেনৰ সৈতে বিশেষ বৈঠকত মিলিত হয়। বৈঠকত কাৰ্বন ডাই অক্সাইড নিষ্কাশনৰ সৈতে কাম কৰি থকা সংস্থাটোৰ বিশেষ পদ্ধতি অসমৰ কৃষক সমাজক উপকৃত কৰিব পৰাকৈ প্ৰয়োগ কৰাৰ বিষয় লৈ আলোচনা কৰা হয়। কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে। সেনাবাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক কোনো সংশয় অবিহনে নিজ বাসগৃহলৈ উভতি যাবলৈ আহান জনায়। তেওঁ পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰি জিলাখনত পৰ্যাপ্ত নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বুলিও ৰাইজক আশ্বস্ত কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰীসিঙে কয় যে এই ঘটনা সন্দৰ্ভত 19 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 20 জানুৱাৰীৰ বিক্ষিপ্ত ঘটনাত জড়িত 3জনক আটক কৰা হৈছে। উল্লেখযোগ্য যে জিলাখনত নতুনকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি অহা নাই। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহান জনায়। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ কোকৰাঝাৰৰ ঘটনাত আহত লোকসকলৰ স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লয়। তেওঁলোকক বিনামূলীয়াকৈ সকলো চিকিৎসা প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
3 দিন আগত কোকৰাঝাৰৰ কাৰিগাঁও অঞ্চলত যিটো ঘটনা সংঘটিত হৈছিলে তাত 3জন মানুহ গুৰুতৰভাৱে আহত হৈছিলে। এজন পেচেণ্ট যোৱাকালি ইয়ালৈ অনা হ'ল, মহেশ মুৰ্মু, 50 বছৰ বয়স, আৰু আজি তেখেতৰ কোলনৰ অপাৰেশ্যন সফলতাৰে GMCHত কৰা হ'ল। তেখেতৰে বুজ ল'বলৈ মই আহিছিলোঁ। 2 আৰু ল'ৰা আছে, যাৱতীয় যিখিনি চিকিৎসা তেখেতক অলপ প্ৰয়োজন হ'ব। GMCHত বিনামূলীয়াকৈ সকলো চিকিৎসা 3জন ল'ৰাৰ আমি কৰি দিওঁ।
কালি কোকৰাঝাৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বিটিচি বিধায়িনী সভাৰ প্ৰেক্ষাগৃহত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চৰণ বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী তথা জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ পাছত শ্ৰীমহিলাৰীয়ে জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক ভুৱা তথ্য আৰু উৰা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহান জনায়। তেওঁ লগতে জনসাধাৰণক প্ৰশাসন আৰু সুৰক্ষা বাহিনীক পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈও আহান জনায়। আস্থা গঢ়াৰ আৰু সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে কালি কাৰিগাঁও আৰক্ষী চকীৰ অধীনৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ স্পৰ্শকাতৰ এলেকাসমূহত সেনাবাহিনী, দ্ৰুত কাৰ্যবাহিনী, চি আৰ পি এফ আৰু অসম আৰক্ষী তথা জিলা প্ৰশাসনৰ বিষয়াসকলে যৌথভাৱে ফ্লেগমাৰ্চ কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 5 জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি গ্ৰহণ কৰা হ'ব। জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰা 5 জনীয়া বিশেষ লোক অধিবক্তাৰ দলে আজি এই অভিযুক্তসকলৰ জামিনৰ বিৰোধিতাৰে আদালতত লিখিত আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সম্পৰ্কীয় গোচৰত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে 7 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান বাক্সা জিলা কাৰাগাৰ আৰু হাফলং উপ কাৰাগাৰত থকা এই অভিযুক্ত কেইজনৰ ভিতৰত শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই আদালতত জামিন আবেদন দাখিল কৰিছে। এই আবেদনসমূহৰ আজি শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আন দুজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে এই পৰ্যন্ত জামিন আবেদন দাখিল কৰা নাই। জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা 24 জানুৱাৰীলৈ ঐতিহাসিক গুহাদেউৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানেৰে মেলা আৰম্ভ হয়। আজি মাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিছে। কাইলৈ কাহিলি পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। মামা মামীসকলে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্ৰী বিনিময় কৰিব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22 গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যমেলা অনুষ্ঠিত হ'ব। ঐতিহাসিক জোনবিল মেলা সন্দৰ্ভত আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে এইদৰে কয়।
পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ হাত জোনবিল মেলা আজিৰে পৰা মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৰ জোনবিলৰ পাৰত আৰম্ভ হৈছে। ইতিমধ্যে পাহাৰৰ জনজাতীয় মামা মামীসকলে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ লৈ জোনবিলৰ পাৰত কালিৰ পৰাই উপস্থিত হৈছিলহি আৰু তেওঁলোকে অস্থায়ী নৰাৰে সজা ঘৰৰ তেওঁলোকৰ বস্তুসমূহ মজুত কৰি ৰাখে। আজি জোনবিলৰ পাৰত গোভা ৰজা দীপ সিং দেউৰজাই ৰাজকীয় ভোজ ভাত খোৱাৰ পিছত আচলতে জোনবিল মেলা আৰম্ভ হয়। পুৱা দেওশাল মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছত দা ডাঙৰীয়াৰ সৈতে গোভা ৰজা দীপ সিং দেউৰজা জোনবিলৰ পাৰত উপস্থিত হ'ব। তাৰপিছত তেওঁ এই জোনবিলৰ পাৰত জোনবিল মেলাৰ আনুষ্ঠানিক পতাকা উত্তোলন কৰাৰ পিছত জোনবিল মেলা আৰম্ভ হ'ব।
কামৰূপ মহানগৰ জিলাৰ পানীখাইটিত আজি অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত দুৰ্যোগ ব্যৱস্থাপনা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথিৰূপে উপস্থিত থাকিব। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাও উপস্থিত থাকিব। এই নতুন আন্তঃগাঁথনিৰ প্ৰশিক্ষাৰ্থীৰ আৱাস, শিক্ষাদান ব্লক, ৰান্ধনীশাল আৰু ডাইনিং হল, সামগ্ৰী সংৰক্ষণ, উদ্ধাৰ প্ৰশিক্ষণ টাৱাৰ, পাৰ্কিং আৰু প্ৰশিক্ষণৰ বাবে ব্যৱহৃত পুখুৰীৰ উন্নয়ন কৰা হ'ব। দক্ষতা আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কালি গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান আই আই ই পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে আই আই ই চৌহদত নতুনকৈ স্থাপন কৰা দক্ষতা ভাৰত আন্তৰ্জাতিক কেন্দ্ৰ প্ৰত্যক্ষ কৰাৰ লগতে আন্তঃগাঁথনি আৰু আন্তৰ্জাতিক দক্ষতা মানৰ প্ৰসাৰ আৰু বিশ্বব্যাপী নিয়োগৰ সুযোগ বৃদ্ধিৰ লক্ষ্যৰে চলি থকা পদক্ষেপসমূহৰ বিষয়ে পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ উপৰি দক্ষতা ক্ষেত্ৰখনৰ সৈতে জড়িত অংশীদাৰী এম এছ এম ই ক্ষেত্ৰৰ প্ৰতিনিধি আৰু আই আই ইৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰে। বিধানসভা নিৰ্বাচনৰ বাবে অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। ভোটাৰসকলক তেওঁলোকৰ কিবা ওজৰ আপত্তি থাকিলে আজিৰ ভিতৰত এইসমূহ দাখিল কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে অধিসূচনাৰ জৰিয়তে আহান জনাইছে। অভিযোগ নিষ্পত্তিৰ পাছতে অহা 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। উল্লেখযোগ্য যে যোৱা 27 ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বাবে নিৰ্বাচন আয়োগে যোৱা 17 নৱেম্বৰত অধিসূচনা জাৰি কৰিছিল। এই অধিসূচনাত ভোটাৰৰ নাম সংশোধন, নতুন নাম অন্তৰ্ভুক্তি, সমষ্টি সাল সলনি প্ৰক্ৰিয়াৰ লগত জড়িত ওজৰ আপত্তিসমূহ আজিৰ ভিতৰত দাখিল কৰাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। নিৰ্বাচন আয়োগে ইতিমধ্যে 6 লাখ অভিযোগ আপত্তি নিষ্পত্তি কৰিছে যদিও এতিয়াও 18 লাখতকৈ অধিক অভিযোগ নিষ্পত্তি কৰিবলৈ বাকী আছে। বিশ্বনাথ জিলাৰ চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আছামীৰ পলায়নৰ পাছতে 3 গৰাকী আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে। নিলম্বিত জোৱানকেইজন কনিষ্টবল প্ৰিয়ংকা বাৰুতি, এল চি বিমান দাস আৰু সন্তৰীৰ দায়িত্বত থকা জন কোৰাডাক বুলি প্ৰকাশ কৰা হৈছে। বিশ্বনাথ আৰক্ষী অধীক্ষকে এটা নিৰ্দেশযোগে এই জোৱানকেইজনক নিলম্বন কৰিছে। নাগপুৰৰ বিদৰ্ভা ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে নিউজিলেণ্ডক 48 ৰাণত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডৰ বিৰুদ্ধে 5খনীয়া শৃংখলাত ভাৰতে 1-0 অগ্ৰগতি লাভ কৰে। খেলখনত নিউজিলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 190 ৰাণ সংগ্ৰহ কৰে। ভাৰতে বিপক্ষ দলটোক 239 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। আলহী দলটোৰ হৈ গ্লেন ফিলিপছে 40টা বলত 78 ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক স্কৰ কৰে। আয়োজক দলৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু শিৱম ডুবে 1টাকৈ উইকেট দখল কৰাৰ বিপৰীতে অৰ্ষদীপ সিং, হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে 1টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আলহী দলটোৱে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি ভাৰতৰ হৈ অপেনাৰ তথা প্লেয়াৰ অব দ্য মেচ সন্মান লাভ কৰা অভিষেক শৰ্মাই 84 ৰাণৰ বৰঙণি আগবঢ়ায়। শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ সন্ধিয়া ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডাভোছত বিশ্ব অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰি বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হোৱাৰ খবৰটোৱে মুখ্য বাতৰি শিৰোনাম দখল কৰিছে। ইউৰোপত অসমৰ চাহে পাব নতুন বজাৰ শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে এই সম্পৰ্কীয় এটা বিস্তৃত বাতৰি পৰিৱেশন কৰিছে। দি চেণ্টিনেল, দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি আদি কাকততো ডাভোছত মুখ্যমন্ত্ৰীয়ে কেইবাগৰাকীও উদ্যোগপতিৰে আলোচনাত মিলিত হোৱাৰ বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মৰিগাঁও জিলাৰ শ শ সংখ্যালঘু পৰিয়াললৈ ভোটাৰ তালিকা বিশেষ সংশোধনীৰ নামত জাননী প্ৰেৰণ কৰাৰ পাছত কালি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হয়। জাগীৰোদ সমজিলা আয়ুক্ত কাৰ্যালয়তো বিশৃংখল পৰিস্থিতিৰ বাবে শুনানি স্থগিত ৰাখিবলগীয়া হয়। অসমীয়া প্ৰতিদিন কাকতত প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে এই বাতৰিটো প্ৰকাশ কৰা হৈছে। কোকৰাঝাৰৰ কাৰিগাঁৱৰ বিক্ষিপ্ত ঘটনাৱলীৰ পাছত কালিৰে পৰা স্পৰ্শকাতৰ এলেকাসমূহত সেনাবাহিনীৰ ফ্লেগ মাৰ্চ অব্যাহত আছে। দৈনিক অসম, অসমীয়া খবৰ, দৈনিক অগ্ৰদূত আদিকে ধৰি প্ৰায়বোৰ কাকততে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্ৰয়োগ নকৰে বুলি কয় যদিও পুনৰ তেওঁ আৰ্কটিক দ্বীপৰ মালিকীস্বত্ব ৱাশ্বিংটনক দিয়াৰ দাবী উত্থাপন কৰে। ডাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চৰ সন্মিলনত ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গ্ৰীণলেণ্ড অধিগ্ৰহণ সন্দৰ্ভত আমেৰিকাই তাৎক্ষণিক আলোচনা বিচাৰিছে। এই বাতৰিটোক দি টাইমছ অফ ইণ্ডিয়া কাকতে বিতংভাৱে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনা কৰা হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এই পূজাৰ আয়োজন কৰা হৈছে। মৃন্ময় মূৰ্তিক প্ৰাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজাৰ বাবে আজিৰে পৰাই উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। অসম নাগালেণ্ড সীমান্তৰ বান্দৰচলীয়াৰ স্বৰ্ণপুৰ আৰু আগহাতীটোৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা 24 জানুৱাৰীলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হ'ব। অসমীয়া আৰু নগালোকৰ সম্প্ৰীতি সম্পৰ্ক দৃঢ় কৰাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলী আৱৰি ৰাখিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিশ্বৰ বিভিন্ন কোম্পানীৰ পৰা অসমত প্ৰায় 1 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ, কোকৰাঝাৰৰ কাৰিগাঁৱৰ পৰিস্থিতি সুস্থিৰ, আশ্ৰয় শিবিৰত থকা লোকসকলক ঘৰলৈ ঘূৰি যাবলৈ আৰক্ষী প্ৰশাসনৰ আহ্বান, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 5জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি, জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা ঐতিহাসিক জোনবিল মেলা আৰু নাগপুৰত অনুষ্ঠিত প্ৰথমখন টি20 খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 48 ৰাণৰ জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।